এয়া আকাশবাণী গুৱাহাটী পুৱাৰ উজনি অসমৰ বাতৰিৰ সৈতে মই অংকুৰজ্যোতি শৰ্মা। দিনযোৰা ভ্ৰমণসূচীৰে কালি অসমলৈ অহা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ডিব্ৰুগড় জিলাৰ মৰাণৰ ঘাইপথত জৰুৰীকালীন অৱস্থাত বিমান উৰণ অৱতৰণ কৰিব পৰাকৈ বিশেষভাৱে বিকশাই তোলা অৱতৰণ ক্ষেত্ৰ মুকলি কৰে। তেওঁ লগতে Su-30, ৰাফেল, তেজস যুঁজাৰু বিমানৰ লগতে হাৰকিউলিছ আৰু এণ্টনভ AN-32 পৰিবহণ বিমানৰ অৱতৰণ আৰু উৰণ কৌশল প্ৰত্যক্ষ কৰে। প্ৰায় 100 কোটি টকা বেহাপেক্ষে নিৰ্মাণ কৰা 4.2 কিলোমিটাৰ দৈৰ্ঘৰ অৱতৰণ ক্ষেত্ৰ উত্তৰ পূবৰ প্ৰথমখন জৰুৰীকালীন ক্ষেত্ৰ। যুদ্ধ অথবা যিকোনো জৰুৰীকালীন অৱস্থাত পৰম্পৰাগত বিমানবন্দৰসমূহ অচল হৈ পৰিলে এই বিকল্প অৱতৰণ ক্ষেত্ৰ সেনা বাহিনীৰ বাবে ফলপ্ৰসূ হ'ব। প্ৰধানমন্ত্ৰীয়ে ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ কৰা গুৱাহাটী উত্তৰ গুৱাহাটী সংযোগী কুমাৰ ভাস্কৰ বৰ্মা সেতুখন মুকলি কৰে। 3,000 কোটিৰ অধিক টকা বেহাপেক্ষে নিৰ্মাণ কৰি ওলোৱা এই 1.24 কিলোমিটাৰ দৈৰ্ঘৰ এই দলংখনে উত্তৰ গুৱাহাটীত থকা ৰাষ্ট্ৰীয় প্ৰতিষ্ঠান তথা সাংস্কৃতিক স্থানসমূহলৈ যাতায়াত সুচল কৰি তোলাৰ লগতে উত্তৰ গুৱাহাটীক মহানগৰ হিচাপে গঢ়ি তোলাত বিশেষ ভূমিকা পালন কৰিব। কামৰূপ জিলাৰ আমিনগাঁৱত কালি উত্তৰ পূবৰ প্ৰথম আৰু দেশৰ পঞ্চমটো ডাটা চেণ্টাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গুৱাহাটীৰ পৰা ভাৰ্চুৱেল ব্যৱস্থাৰে উদ্বোধন কৰে। এই ডাটা চেণ্টাৰত দেশৰ সকলো দৰকাৰী তথ্য সুৰক্ষিত কৰি ৰখাৰ ব্যৱস্থা কৰা হৈছে। মহাশিৱৰাত্ৰি উপলক্ষে আজি ৰাজ্যৰ প্ৰান্তে প্ৰান্তে দেৱাদিদেৱ মহাদেৱৰ আৰাধনা কৰা হৈছে। শিৱসাগৰৰ ঐতিহাসিক শিৱদৌল, তেজপুৰৰ মহাভৈৰৱ মন্দিৰ, গুৱাহাটীৰ শুক্ৰেশ্বৰ মন্দিৰ, পামহিৰ ভীমাশংকৰ মন্দিৰ, সোমনাথ মন্দিৰ, নগাঁৱৰ মৃত্যুঞ্জয় মন্দিৰ, নেঘেৰী টিকঙ্গে ধৰি বিভিন্ন স্থানত আজি যথাৰীতি আশুদশৰ আৰাধনা কৰা হয়। শিৱসাগৰৰ ঐতিহাসিক শিৱদৌল প্ৰাংগণত মহাশিৱৰাত্ৰি পূজা আৰু কালিৰে পৰা 5-দিনীয়া মেলাৰ আয়োজন কৰা হৈছে। মহাদেৱৰ পূজা অৰ্চনাৰ বাবে শিৱদৌলত আজি পুৱাৰে পৰা হাজাৰ হাজাৰ ভক্তৰ আগমন ঘটিছে। জিলা প্ৰশাসনে অগণন লোকৰ সমাগমৰ প্ৰতি লক্ষ্য ৰাখি পূজা নিয়াৰিকৈ পৰিচালনাৰ বাবে সকলো ব্যৱস্থা গ্ৰহণ কৰিছে। শিৱৰাত্ৰিৰ লগত সংগতি ৰাখি প্ৰতিবছৰৰ দৰে এইবাৰো বৃহৎ মেলাৰ আয়োজন কৰা হৈছে। মেলাত 500ৰো অধিক ব্যৱসায়িক প্ৰতিষ্ঠানে অংশ লৈছে বুলি আমাৰ সংবাদদাতাই প্ৰকাশ কৰিছে। শিৱৰাত্ৰিৰ পৰিপ্ৰেক্ষিতত জিলা প্ৰশাসনে কাইলৈ স্থানীয় বন্ধৰ দিন হিচাপে ঘোষণা কৰিছে। শিৱসাগৰত শিৱৰাত্ৰি পালন সন্দৰ্ভত এয়া জিলাখনৰ পৰা আমাৰ সংবাদদাতা মুজাহিদ আলী।
শিৱসাগৰৰ ইতিহাস প্ৰসিদ্ধ শিৱদৌল চৌহদত কালিৰে পৰা শ্ৰী শ্ৰী শিৱৰাত্ৰি পূজা আৰু মেলা আৰম্ভ হৈছে। 5-দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা এই মহাশিৱৰাত্ৰি পূজা আৰু মেলাৰ কালি সন্ধিয়া আনুষ্ঠানিকভাৱে উদ্বোধন কৰে শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে। উদ্বোধনী অনুষ্ঠানত শিৱসাগৰ জিলাৰ আয়ুক্ত তথা দৌল উন্নয়ন পৰিষদৰ সভাপতি মৃদুলী যাদৱকে ধৰি জিলাখনৰ ভালে সংখ্যক বিশিষ্ট আৰু গণ্য মান্য ব্যক্তিয়ে অংশগ্ৰহণ কৰে। আহোম স্বৰ্গদেউ শিৱসিংহৰ দিনত নিৰ্মাণ কৰা শিৱদৌলত বুৰঞ্জীয়ে ঢুকি পোৱা দিনৰ পৰা অনুষ্ঠিত হৈছে শিৱ পূজা আৰু আৰাধনাৰ উৎসৱ। বিগত বছৰবোৰৰ দৰে এইবাৰো ব্যাপক উলহ মালহৰে আৰু পৰম্পৰাগত ৰীতি নীতিৰে পালন কৰা হৈছে আৰু এই উৎসৱক কেন্দ্ৰ কৰি কালিৰে পৰা শিৱদৌল চৌহদত ব্যাপক জনসমাগম দেখা গৈছে আৰু আজি পুৱা 5 বজাৰ পৰা শিৱদৌলৰ মুখ্য দুৱাৰ খুলি দিয়া হৈছে আৰু ইয়াৰ পাছৰ পৰাই যথেষ্ট সংখ্যক লোকে আহি শিৱদৌলত পূজা অৰ্চনা কৰিবৰ কাৰণে হাতত বেলপাত আৰু অন্যান্য নৈবদ্য লৈ শিৱদৌল চৌহদলৈ আহিছে।
তিনিচুকীয়া নগৰৰ মাকুম পথত থকা শিৱথান বৰডুবি টিলিঙা মন্দিৰত শিৱৰাত্ৰি পূজাৰ আয়োজন কৰা হৈছে। নগাঁও জিলাৰ সাৰ্বজনীন শিৱ মন্দিৰতো শিৱৰাত্ৰি পালন কৰা হৈছে। নগাঁও চহৰৰ মালভোগ বাবা আশ্ৰম শিৱ মন্দিৰ, কলংপাৰ শিৱ মন্দিৰৰ উপৰি অন্যান্য স্থানত শিৱৰাত্ৰি পূজাৰ আয়োজন কৰা হৈছে। গুৱাহাটী মহানগৰীৰ বিভিন্ন স্থানত থকা শিৱ মন্দিৰসমূহত আজি পুৱাৰে পৰা বন্তি, ধূপ ধূনা আৰু নৈবদ্যৰে দেৱাদিদেৱ মহাদেৱৰ আৰাধনা কৰা হয়। গুৱাহাটী মহানগৰীৰ ঐতিহাসিক শ্ৰী শ্ৰী লংকেশ্বৰ ধামত আজি শিৱ চতুৰ্দশী তিথিৰ সৈতে সংগতি ৰাখি মহাশিৱৰাত্ৰি পূজা আৰু মহামেলা উৎসৱৰ আয়োজন কৰা হৈছে। শিৱৰাত্ৰিৰ লগত সংগতি ৰাখি বৰাক উপত্যকাৰ প্ৰাচীন শৈৱতীৰ্থ ভুৱন তীৰ্থক্ষেত্ৰত ভুৱন মেলা আৰম্ভ হৈছে। শিৱৰাত্ৰি উপলক্ষে লাখ লাখ তীৰ্থযাত্ৰীয়ে ভুৱন পাহাৰ বগাবলৈ আৰম্ভ কৰিছে। কাছাৰ জিলা প্ৰশাসনে তীৰ্থযাত্ৰীসকলৰ সুৰক্ষা নিশ্চিত কৰাৰ বাবে ব্যাপক ব্যৱস্থা গ্ৰহণ কৰিছে। গোৱালপাৰ জিলাৰ বিভিন্ন প্ৰান্তত শিৱ পূজাৰ প্ৰস্তুতি সম্পূৰ্ণ হৈছে। জিলাখনৰ ঐতিহাসিক পাগলাৰটেক শিৱ মন্দিৰত কালিৰে পৰা বিস্তৃত কাৰ্যসূচীৰে শিৱৰাত্ৰি পালন কৰা হৈছে। কালি অধিবাসৰ জৰিয়তে কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়। প্ৰবাদ অনুসৰি চান সদাগৰৰ দিনৰ পৰা এই মন্দিৰত শিৱ পূজা চলি আহিছে। বজালী জিলাৰ কালিয়া নদীৰ পাৰত থকা প্ৰায় 213 বছৰ পুৰণি বটবৃক্ষৰ তলত থকা শিৱথানত অঞ্চলটোৰ ৰাইজে শিৱৰাত্ৰি উপলক্ষে পূজা অৰ্চনাৰ আয়োজন কৰিছে। 2020-21 বৰ্ষৰ ৰাজ্যিক চলচ্চিত্ৰ বঁটাসমূহ আজি বিয়লি গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত এটা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত প্ৰদান কৰা হ'ব। অনুষ্ঠানত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু সাংস্কৃতিক মন্ত্ৰী বিমল বৰায়ো অনুষ্ঠানত ভাগ ল'ব। বেলকুনিত ভগৱান ছবিখনে 2020 বৰ্ষৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা আৰু ছবিখনৰ পৰিচালক বিশ্বজিৎ বৰাই ব্ৰজেন বৰা শ্ৰেষ্ঠ পৰিচালকৰ বঁটা লাভ কৰিছে। আমাৰ এতিয়া বাতৰি ইমানতে হৈ গ'ল। পৰৱৰ্তী বাতৰি পুৱা 9 বজাত শুনিবলৈ পাব। নমস্কাৰ।